ইউ আঠ অধ্যায়। পৃথিৱী জানো মানুহৰ ৰণভূমি নহয়, তাৰ দিনবোৰ জানো বেজ খাই বন কৰা লোকৰ দিনৰ নিচিনা নহয়, সন্ধিয়াৰ ছাঁলৈ হাবিয়াস কৰা বন্দীৰ নিচিনাকৈ আৰু নিজ বেচৰ বাবে অপেক্ষা কৰা চাকৰৰ নিচিনাকৈ। অখাৰ মাহকেইটা অধিকাৰ স্বৰূপে মোক ভোগ কৰোৱা হৈছে আৰু ক্লেশৰ ৰাতিকেইটা মোলৈ নিৰূপিত আছে। শোওঁতে মই কওঁ, মই কেতিয়া উঠিম? ৰাতি বৰ দীঘল, মই প্ৰভাতলৈকে ছটফট কৰি আমনি পাওঁ। মোক আৰু মাটিৰ দলিয়েই মোৰ গা ঢকা বস্ত্ৰস্বৰূপ। মোৰ গা ঘাঁবোৰ শুকনিমোৱা হয় আৰু পুনৰ পকে আৰু নতুন হয়। মোৰ আয়ুস তাঁতিৰ হাতৰ মাকোতকৈও বেগী আৰু বিনা আশাৰে ঢুকাই যায়। তুমি ভাবি চোৱা, মোৰ প্ৰাণ নিশ্বাস মাত্ৰ, মোৰ চকুৱে মংগল আৰু দেখিবলৈ নাপাব। মোক দৰ্শন কৰোঁতাৰ চকুৰে মোক পুনৰ নেদেখিব। তুমি নিজ চকুৰে মোক চাবা, কিন্তু মই নাইকিয়া হ'ম। মেঘ যেনেকৈ কমি কমি নাইকিয়া হয়, সেইদৰে চিউললৈ নামি যোৱা লোক নুঠিব। তেওঁ নিজৰ ঘৰলৈ পুনৰ উলটি নাহিব আৰু তাৰ নিবাসৰ ঠায়ে তাক পুনৰ চিনি নাপাব। এই হেতুকে মই মুখ জপাই নাথাকিম, মই মনৰ সন্তাপৰ কথা ক'ম আৰু হৃদয়ৰ বেজাৰত দুখৰ কথা কৈ থাকিম। তুমি যে মোৰ ওপৰত পৰিয়া ৰাখা, মই জানো সাগৰ বা সাগৰৰ বৃহৎ জন্তু। মই যেতিয়া কওঁ যে মোৰ বিচনাই মোক সান্তনা কৰিব, মোৰ শয্যাই মোক দুখ সহন কৰিবলৈ সহায় কৰিব, তেতিয়া তুমি নানা সপোনেৰে মোক ভয় লগোৱা আৰু দৰ্শনেৰে মোক ত্ৰাসযুক্ত কৰা। তেতিয়া মোৰ প্ৰাণে উশাহ লোৱা বন্ধ কৰি দিবলৈ বাঞ্ছা কৰে আৰু মোৰ এই হাড় কেইডালতকৈ মৃত্যুকে ইচ্ছা কৰে। জীৱনক মোৰ ঘিণ লাগিছে, মই সদায় জীয়াই থাকিব নোখোজো। জীৱনৰ অৰ্থহীন দিনকেইটা মোক অকলশৰে থাকিবলৈ দিয়া। মানুনো কি তুমি যে তালৈ লক্ষ্য কৰা আৰু তাত যে তুমি মন দিয়া? তুমি যে প্ৰতিটো ৰাতিপুৱা তাৰ বুজ বিচাৰ লোৱা আৰু নিমিষে নিমিষে তাক পৰীক্ষা কৰা, সিনো কি? তুমিনো মোৰ পৰা চকু নাতৰুৱাকৈ ইমানকাল থাকিবা? বা মই হেপ ঢোকা পৰমাণু মোক নেৰিবানে? হে মনুষ্যলৈ চকু দিওঁতা জনা, যদি মই পাপ কৰিলোঁ তেন্তে মোৰ কাৰ্যৰ দ্বাৰাই তোমাৰ কি হানি হ'ল? কিয়নো তুমি মোক লক্ষ্য ৰূপে গঢ়িলা, কিয়নো মই তোমালৈ বোজাস্বৰূপ হৈছো। তুমি মোৰ পাপ কিয় ক্ষমা নকৰা আৰু মোৰ অপৰাধ তুমি কিয় দূৰ নকৰা? কিয়নো মই এতিয়া ধূলিতে শয়ন কৰিছো, ইয়াতে তুমি মোক ভালকৈ বিচাৰিবা, কিন্তু মই ইয়াত বিদ্যমান হৈ নাথাকিম।